Good morning, itu Agashwani Kohima. Pujulaga khobor puri asim kungrongla. Deputy Commissioner Kohima B. Hinokpo Chembra, itia Dimapur Kohima, New Broad Gauge BG Railway Line Project, Bingo Joma Bostidi, Jari Thakyadi, Jakali, Jaigina Saijese. Dialogore District Officials, Officers or Officials Khan, Notice Frontier Railways NFR Laga Team Khan Jaise. Timbra Construction, Site Tunnel Kam, Aro Proposed Railway Station, Bingo Joma Khandu Saijese. Inspection Somari NFR Team Bra Officials Lokodi Project Jari Thakya Aro Duk Tiktari Khan Laga Janaidi Se. Taikan bra koisi ke railway line do tinta bhakti banai kina Dimapur ba Kohima district tak to December 2029 dakte khatam hoboli bhavana thakise kintu prime minister's office pra jan idea hisabi project samay do revise kore dikena itia December 2028 takte khatam hoboli samay milai dise inspection jalaka dangor bhavana do tunnel number 10 Kohima alignment nichidi rakhi kena jon do 5.5 kilometer do project di dusra wala sobse lamba tunnel asi ido akodi tunnel number 7 Chumukutima district thaki ase NFR officials pra area di dorka geological duk thaki laka janagina tunnel number 10 to geologically active zone thaki ase bili koise deputy commissioner ba construction team kan lokoti district administration ba pura mudob dibili biswas janaisi aro sob stakeholders lokoti revised deadline to karabra mani boli anurodh korise Dimapur Municipal Council DMC ba janadise ge etolaka jurisdiction nechide kunoba seasonal festivals events carnivals fairs nohole etunishina public activities jorkar koribole thakile council ba permission nobole koise ekta press khobore DMC chief executive officer Thungchan Pimo Tongye ba koise ke etobra thik hisabe regulation rakhekna public safety traffic management aru events rakhia somedi sab safai to rakhibole ase etia ekta report honibole pabo
DMC para sob janta khan organizations institutions nahuile groups jun khan para itu nishina activities host kuribole babana ase tai khan para DMC permitu advance patalo bole onurut kurise authorization naloikina konoba event rakhile relevant municipal niyom aru regulations niche saza dibole council para khabardar janaise itu karone DMC para sob janta khan logot kanun aru hukum thik rakhikina city te public events খান জোরকার কুরি বলে নিমিতে অনুরোধ করিছে কার হর আকাশবাণী নিউজ কহিমা
একটা ডাঙর কামিয়াবি আর্মস ইনকর্পোরেশন আর INRS India Foundation majode ekta agreement du sohi koregena mugukchungdi Japanese employment hobita banai dibole ase signing agreement to Nagaland Legislative Council speaker Sharingan Longkhamre Samniti talaka official chamber Nagaland Legislative Assembly secretariat official representatives kan Aidan Samniti sohi korise suru de skills kits to healthcare aur hospitality di hikai di gena candidates lokodi overseas employment karone taiyar kori dibole ase Official launching program do bishi joldi mukok chongdi hobole ase. Bhartiya Janata Party BJP pra service fortnight seva bhagwara do Deshpur adi tomoina 17 tarikh pra loigina Prime Minister Narendra Modi laga janam din laga occasion to manabole ase. Party headquarters Nai Delhi di jagali khobor manukan lokoti kotha kore senior party leader aro union minister Bhupinder Yadav pra koisi seva bhagwara do October 2 tarikh dak Mahatma Gandhi aro Lal Bahadur Shastri laga janam anniversary dak jari rakhibole ase.
17 सितंबर से और 2 अक्टूबर तक भारतीय जनता पार्टी की ओर से सेवा पखवाड़ा का पूरे देश भर में आयोजन किया जाएगा माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी का 17 सितंबर को जन्मदिवस है और उन्होंने भारत की राजनीति में सेवा स्वच्छता जैसे मौलिक विषयों को सबके सामने प्रस्थापित किया है
Next generation GST reforms ne jidi sarkar ba drone laga jagade bishi dangor aram anedise etu ba GST rates to drone di use nahole camera type sobti 5% ba kom kori dise etia ekta report honi boli pabo
Poilate drones logot integrated cameras thakya khan rates to 18% aru drones khan personal use karne 28% thakishe. Itu nishina flight aru motion simulators khan pilot training karne hatai dishe aru desh te training ecosystem te mon othai dishe. Civil aviation sector te tax comti kuri dia para India laga drone ecosystem jalti uthi thakya te madad dikina agriculture, mining, logistics aru defense surveillance. ড্রোন অ্যাডপশন উঠাই দিবলে আছে ইটুপরা ম্যানুফ্যাকচারিং সফটওয়্যারতে জব বানাই দিবলে আর ফিল্ড অপারেশনস পজিশনিংতে ইন্ডিয়া তো ড্রোন টেকনোলজিতে গ্লোবাল লিডার একটা হিসাব বানাই দিবলে আছে কার হর আকাশবাণী নিউজ কহিমা
নাগালেণ্ড ৱুশ্বু এছ'চিয়েচন NWA পৰা এইটো লগা জেনেৰেল বডি মিটিং কোহিমাত ইজাকালি ৰাখিছে। মিটিং পৰা ফেচলা বনাই কিনে নাগালেণ্ড ৱুশ্বু চাম্পিয়নশ্বিপ চান্দা ইভেণ্টটো অক্টোবৰ 21-23 তক ৰাখি কিনে ছিনিয়ৰ, জুনিয়ৰ আৰু ছাব জুনিয়ৰ কেটেগৰিজ খন কভাৰ কৰিবলৈ আছে। এতিয়া জাজেছ ছেমিনাৰ আৰু টেকনিকেল ট্ৰেইনিং দি NIS চাৰ্টিফাইড কোচ কেপ্ৰিয়েল কামৰ পৰা লৈ কিনে অফিচিয়েটিং ষ্টেণ্ডাৰ্ডছ ভাল কৰিবলৈ জাৰি যায় আছে। আৰু ইণ্ডিয়া মিটিঅৰলজিকেল ডিপাৰ্টমেণ্ট IMD পৰা আহিয়া চাৰ পাং ষ্টিন কাৰণে ভাৰী প্ৰকণ্ড পেনিনচুলাৰ ইণ্ডিয়াদি হবলৈ দেখাইছে। ভাৰী পৰা বেছি ভাৰী প্ৰকণ্ড নৰ্থ ইষ্ট ইণ্ডিয়া লগা জাগাখান্দি নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা মিলাই কিনে আজি হবলৈ আছে। আৰু এইটো লগতে আজি ফুজুৰ লগা খবৰ ইমান দি শেষ কৰি আছে। শুনি থাকিবি চাম 7:10 বজাত নাগামিজ খবৰ আনি দিবলৈ আছে।